নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। 12খন জিলাৰ 856খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল। কৃষি আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে গুৱাহাটীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত কৃষি আন্তঃগাঁথনি পুঁজি আঁচনি সম্পৰ্কীয় কৰ্মশালা আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 751,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰৰ 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰসমূহত 115,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। শিৱসাগৰ জিলাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। ভালেমান ঠাইত পানী কমিছে যদিও কেতবোৰ অঞ্চলত বান পৰিস্থিতি জটিল হৈ আছে। জলসম্পদ বিভাগৰ শেহতীয়া তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ, দিহিং, দিচাং আৰু দিখৌ নৈৰ জলস্তৰত কেতবোৰ অঞ্চলত বিপদসীমাৰ তললৈ নামিছে। দিচাং নদীৰ জলস্তৰ নঙলামাৰা আৰু এ টি ৰোড ক্ৰছিঙত হ্ৰাস পাইছে। নাজিৰা আৰু গোৱালগাঁৱত দিখৌ নৈৰ জলস্তৰ বিপদসীমাৰ তললৈ বৈ আছে। অৱশ্যে এ টি ৰোড ক্ৰছিঙত দিখৌ, ধায়ালিত, দৰিকা আৰু এ টি ৰোড ক্ৰছিঙত মিতং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰৰে আছে। উজনিৰ পৰা নতুনকৈ পানীৰ অধিক ঢল নামি নাহিলে আগন্তুক দিনত বান পৰিস্থিতি অধিক উন্নত হোৱাৰ সম্ভাৱনা আছে বুলি জলসম্পদ বিভাগে জনাইছে। উজনিৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে
কয়। কাৰণ লক্ষ লক্ষ লোকে এই বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহুকেইগৰাকী অকালতে মৃত্যুৰ সাৱটি ল'ব লগা হৈছে। বহুকেইগৰাকী সন্ধানহীন হৈ আছে। খেতিয়কৰ মাটি ভেটি, গৰু ম'হ, হাঁহ কুকুৰা, গাহৰি আৰু মীন পালনৰ পৰা আৰম্ভ কৰি এগ্ৰ' ইকনমিটো বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই পৰিস্থিতিত আমি সকলোৱে মানৱ ধৰ্ম পালন কৰিব লাগিব। মানৱীয় দৃষ্টিভংগীৰে এই বেদনাগ্ৰস্ত ক্ষতিগ্ৰস্ত ৰাইজক আমি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব আৰু অসম চৰকাৰেও নিষ্ঠাৰে আৰম্ভণিৰ পৰাই উদ্ধাৰ আৰু সাহায্য অভিযানত আত্মনিয়োগ কৰি আহিছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ আৰু নগৰ আৰু পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিয়েও সাহায্য আৰু উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰিছে।
নেপকুৰ দৰং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰাৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ 4খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 2,11,000 লিটাৰ পানী এৰি দিয়া হৈছে। পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাছমাৰী অঞ্চলৰ ধৰমপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিৰ পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি গোলাঘাট জিলা আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। পাছত সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে বিগত 10 দিনৰো অধিক কাল ধৰি শিক্ষাৰ্থীসকলে চলোৱা প্ৰতিবাদত তেওঁ যন্ত্ৰণাকাতৰ হৈ এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। লগতে তেওঁ নতুন দিল্লীৰ যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত যাতে ৰাষ্ট্ৰবিৰোধী শক্তিসমূহৰ শোষণক প্ৰতিহত কৰিব পাৰি সেই উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। শ্ৰীপ্ৰধানে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ আইনী জটিলতার কথা চিন্তা করেও এই সিদ্ধান্ত লওয়া বলে প্রকাশ করে। উল্লেখযোগ্য যে নেট পরীক্ষার প্রশ্নকাকত ফাদিল হওয়ার পশত কেন্দ্রীয় শিক্ষামন্ত্রীগীর পদত্যাগের দাবীত বিভিন্ন সংগঠনে বিগত 20 দিনেরও অধিক কাল ধরে নতুন দিল্লির যন্তর মন্তর আর দেশের অন্যান্য ঠাইত প্রতিবাদী কার্যসূচী রূপায়ণ করে আসছিল। বানৰ পাছত ৰাজ্যৰ কৃষিখণ্ডত পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যত 893গৰাকী কৃষক উৎপাদন সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা দিয়া হৈছে। আজি গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কার্যসূচীত অংশ লৈ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় এই বিষয়ে প্রকাশ করে। এই অনুষ্ঠানত কৃষিমন্ত্রী পীযূষ হাজরিকাও উপস্থিত থাকে। 2 কোটি টাকালৈকে ঋণৰ ওপৰত 3% সুদ রেহাই, 90% পর্যন্ত বেংক ঋণ, ক্রেডিট গ্যারান্টির সুবিধার লগতে গুদামঘর, শীতল ভঁৰাল, প্রক্রিয়াকরণ কেন্দ্র, ড্রোন, সৌরশক্তিচালিত কৃষি পাম্প আদি আধুনিক কৃষি আন্তঃগাঁথনি গঢ়ি তোলার ক্ষেত্রে এই আঁচনিয়ে সহায় করব। আজি কেবাগৰাকীও কৃষি উদ্যমীর হাতত ঋণৰ চেক প্রদান করা হয়। এই কার্যসূচীর মূল উদ্দেশ্য হল কৃষি আন্তঃগাঁথনি উন্নয়নেরে সমৃদ্ধিশালী অসম গঢ়ি তোলা, শস্য চপোৱার পাছত প্রয়োজন হওয়া কৃষি আন্তঃগাঁথনি নির্মাণ, মূল্য সংযোজক উৎসাহ প্রদান, কৃষি সামগ্রীর পরিবহন তথা যোগান ব্যবস্থা সবলীকরণ, বিত্তীয় সাহায্য আৰু ঋণৰ সুবিধা, কৃষিভিত্তিক উদ্যোগ তথা এই দিশত উদ্যমিতাক উৎসাহ প্ৰদান আৰু কৃষিক্ষেত্ৰত বহনক্ষম প্ৰযুক্তি তথা উদ্ভাৱনৰ বিকাশৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষক, কৃষি উদ্যোগী, ষ্টাৰ্ট আপ, বিনিয়োগকাৰী, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠান তথা সহযোগী উন্নয়ন সংস্থাসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে গোৱালপাৰা জিলাৰ প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰায় 3,500 বিঘা আয়তনৰ এই বিলখনৰ পানী ক্ৰমান্বয়ে শুকাই যোৱাৰ ফলত বিলখন সংকুচিত হৈ পৰাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই বিলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰি ইয়াৰ সংৰক্ষণৰ বাবে জিলা প্ৰশাসনক দিয়া নিৰ্দেশৰ পাছতে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি বন সংমণ্ডল প্ৰাধিকাৰীৰ সৈতে বিলখন পৰিদৰ্শন কৰি জিনাৰী নৈৰ পৰা পানী সোমাব পৰাকৈ কালভাৰ্ট নিৰ্মাণৰ বিষয়ে আলোচনা কৰে। উল্লেখযোগ্য যে বিলখনৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে নিৰীক্ষণ টাৱাৰ স্থাপন, গছপুলি ৰোপণ আৰু মথাউৰি নিৰ্মাণ কৰাৰ লগতে সমগ্ৰ অঞ্চলটো প্লাষ্টিকমুক্ত এলেকা হিচাপে ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
গোৱালপাৰা জিলাত এটা সবতকৈ মহত্বপূৰ্ণ আৰু ডাঙৰ ৱাটাৰ বডি এইটো হ'ল উৰ্পদ বিল। উৰ্পদ বিলৰ চাৰিওফালে আমাৰ SC কমিউনিটিখিনি বসবাস কৰে আৰু উৰ্পদ বিলত মাছ ধৰে, মাছ তেওঁলোকৰ জীৱিকাও মানে উপাৰ্জন কৰে। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে দেখা গৈছে যে উৰ্পদ বিলৰ পানী সোমোৱা ৰাস্তাখিনি সকলোফালে বন্ধ কৰি ৰাখিছে, যাৰ কাৰণে দিনে দিনে উৰ্পদ বিলৰ পানীটো নাইকিয়া হৈ গৈছে আৰু মাছবোৰ নাইকিয়া হৈ গৈছে আৰু মানে সংকুচিত হৈ আছে। সেইকাৰণে মানে আমি দেখিলোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টকো আমি কথা পাতিলোঁ, চাৰ্কল অফিচাৰ আমি গোটেইখিনিবিলাক আমি ডিছকাছ কৰিলোঁ, দেখিলোঁ যে ইয়াতে 2-3টামান আমাৰ যি নদী আছে এই নদীৰ মানে আউটলেটবিলাক আমি খুলি দিব লাগিব, চলে উৰ্পদ বিলত পানী সোমাব লাগিব।
বৰাক নদী অৱবাহিকাৰ দীৰ্ঘম্যাদী সংৰক্ষণ, পুনৰুদ্ধাৰ আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা দণ্ডাধীশৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নদী সংৰক্ষণৰ বাবে সংহত পৰিকল্পনা গ্ৰহণ, পৰিৱেশৰ ভাৰসাম্য বজাই ৰখা আৰু নদীৰ পাৰত বসবাস কৰা লোকসকলৰ জীৱিকা ৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব অংশুমান দে আৰু কাছাৰ জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ উপৰি জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা দণ্ডাধীশ, অতিৰিক্ত আৰক্ষী অধীক্ষক, চৰকাৰী বিভিন্ন বিভাগৰ প্ৰতিনিধি, অসম বিশ্ববিদ্যালয় NIT শিলচৰৰ অধ্যাপকসকলৰ লগতে ভালে সংখ্যক স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হৈছে। টছত জিকি জিম্বাবৱেই বলিঙত সিদ্ধান্ত লৈছে। ভাৰতে প্ৰথমে বেট ধৰি বাতৰি যুগুত পৰলৈকে 10 অভাৰত 3টা উইকেট হেৰুৱাই 95 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। 12খন জিলাত 856খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল আৰু হাৰাৰেত ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।